জোহন অধ্যায় দুই। পাছে তিনিদিনৰ দিনা গালিলৰ কান্না নগৰত এখন বিয়া হৈছিল আৰু যীশুৰ মাক তাত আছিল। সেই বিয়ালে যীশু আৰু তেওঁৰ শিষ্যবিলাককো নিমন্ত্ৰণ কৰা হৈছিল। পাছে দ্ৰাক্ষাৰস তাকৰ হোৱাত যীশুৰ মাকে তেওঁক কলে,
তেওঁবিলাকৰ দ্ৰাক্ষাৰস নাই।
যীশুৱে তেওঁক কলে,
হে নাৰী, তোমাৰ লগত মোৰ কি কাম? মোৰ সময় এতিয়া নহয়।
পাছে তেওঁৰ মাকে চাকৰহঁতক কলে,
এওঁ তহঁতক যিহকে কয় তাকে কৰিবি হক।
সেই ঠাইতে যিহুদীবিলাকক সূচী কৰা ৰীতিৰ দৰে দুই তিনিমোন পানী ধৰা এনে ছয়টা শিলৰ মঠিয়া আছিল। যীশুৱে সিহঁতক কলে,
মঠিয়াকে এটা পানীৰে পূৰ কৰা।
তাতে সিহঁতে সেইবোৰ কানলৈকে পূৰ কৰিলে। পাছে তেওঁ সিহঁতক কলে,
এতিয়া উলিয়াই ভোজৰ গৰাকীৰ তালৈ নিয়া হওক।
তাতে সিহঁতে লৈ গ'ল। ভোজৰ গৰাকীয়ে দ্ৰাক্ষাৰস কৰা সেই পানী যেতিয়া চাকি চালে, সেই ক'ৰ পৰা হ'ল তাক তেওঁ নাজানিল। কিন্তু যি চাকৰহঁতে পানী উলিয়াইছিল সিহঁতে জানিল। তেতিয়া ভোজৰ গৰাকীয়ে দৰাক মাতি ক'লে,
সকলো লোকে প্ৰথমে উত্তম দ্ৰাক্ষাৰসহে দিয়ে আৰু ভালেমান খোৱাৰ পিছত তাতোকৈ নৰম দিয়ে। আৰু তুমি এতিয়ালৈকেতো উত্তম দ্ৰাক্ষাৰস ৰাখিলা।
যীশুৱে গালিলৰ কান্না নগৰত এই আচৰিত চিনৰ আৰম্ভণ কৰি নিজৰ মহিমা প্ৰকাশ কৰিলে আৰু তেওঁৰ শিষ্যবিলাকে তেওঁত বিশ্বাস কৰিলে। তাৰ পাছত তেওঁৰ মাক ভায়েকহঁত আৰু শিষ্যবিলাকে সৈতে কফৰনাহুমলৈ গ'ল, কিন্তু তাত বেছিদিন নাথাকিল। তেতিয়া যিহুদীবিলাকৰ নিষ্ঠাৰ পৰ্ব ওচৰ হলত যীশু জিৰচালেমলৈ গ'ল। তাতে গৰু মেৰ কপৌ বেচা আৰু ধন সলোৱাবোৰক ধৰ্মধামত থকা দেখি তেওঁ জৰীৰে এডাল চাবুক সাজি গৰু মেৰে সৈতে সেই আটাইবোৰকে ধৰ্মধামৰ পৰা চলাই ধন মেজু আৰু কপৌ বেচাবিলাকক ক'লে,
ইয়াৰ পৰা এইবোৰ লৈ যোৱা, মোৰ পিতৃৰ ঘৰ বেপাৰৰ ঘৰ নকৰিবা।
এতিয়া তোমাৰ গৃহলৈ মোৰ যি উৎসাহ সেয়ে মোক গ্ৰাস কৰিব।
এই কথা যে লিখা আছে তাক শিষ্যবিলাকৰ মনত। তাতে যিহুদীবিলাকে উত্তৰ দি তেওঁক সুধিলে,
তুমি যে এইবোৰ আচৰিত কৰ্ম কৰিছা তাৰ বাবে আমাক কি চিন দেখুৱাইছা?
যীশুৱে উত্তৰ দি তেওঁবিলাকক ক'লে,
তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনিদিনত তাক তুলিম।
তাতে যিহুদীবিলাকে ক'লে,
এই মন্দিৰ দুকুৰি ছবছৰতহে সজা হ'ল, তুমিনো তাক তিনিদিনতে তুলিবানে?
কিন্তু তেওঁ নিজৰ দেহ মন্দিৰৰ বিষয়ে এই কথা কৈছিল। এতেকে যেতিয়া তেওঁক মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল, তেতিয়া তেওঁ যে এই কথা কৈছিল শিষ্যবিলাকে তাক সোঁৱৰি ধৰ্মশাস্ত্ৰত আৰু যীশু একবাৰ কথাটো বিশ্বাস কৰিল। পাছে নিষ্ঠাৰ পৰ্বৰ সময়ত তেওঁ জিৰচালেমত থকা সময়ত বহু মানুহে তেওঁ দেখুওৱা আচৰিত চিন দেখি তেওঁৰ নামত বিশ্বাস কৰিল। কিন্তু যীশুৱে তেওঁবিলাকত নিজৰ বিশ্বাস স্থাপন নকৰিল, কাৰণ তেওঁ সকলোকে জানিলে আৰু মানুহৰ বিষয়ে কোনোৱে সাক্ষ্য দিবলৈকো তেওঁৰ প্ৰয়োজন নাছিল, কিয়নো মানুহৰ অন্তৰত কি আছে তাক তেওঁ নিজেই জানিলে।